এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট ইউজিৰ পুনৰ পৰীক্ষা সুকলমে সম্পন্ন, দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, গুৱাহাটীত ৰাজ্য চৰকাৰৰ মূল কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা, দেশ বিদেশৰ সাধু সন্যাসী আৰু ভক্তিপ্ৰাণ ৰাইজক আদৰিবলৈ প্ৰশাসন তথা মন্দিৰ পৰিচালনা সমিতিৰ ব্যাপক প্ৰস্তুতি, বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন আৰু ছৌদি আৰৱৰ খেল, আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া বিতং বাতৰি। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে।
শিৱ জ্ঞান প্ৰদায়নী সূৰ্য কো দীপক দিখানে কি ভাতি হে ইনকা মহাত্ম্য অপাৰ হে অসীমিত হে বস ইয়াহ বাৎসল্য কা আনন্দ লেনে আনা চাহিয়ে হম হমারি মা কে পাস আয়ে হে আর বস ইয়ে ভাব রে কি জেসে মা কি গোদ মে বচ্চা খেলতা হে উসি ভাব সে আইয়ে ক্যোঁকি বেদ শাস্ত্র পুরাণ উপনিষদ সাধনা কে বড়ে বড়ে ক্রম ইয়াহ আকর নীতি নীতি কহতে হে অম্বুবাচী মে আপ সাধনা করেন জপ করেন মনন করেন স্মরণ করেন স্তুতিও কা জাপ করেন স্তোত্রো কা জাপ করেন পাঠ করেন জো আপকে গুরু মহারাজ নে সৎমার্গ বতায়া হে উস সৎমার্গ কা পালন।
গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাৰ চাফ চিকুণতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
আমি ভয়েচ অফ এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা কামাখ্যা দেৱালয়ত 2016ৰ পৰা আমি এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলোঁ স্বচ্ছ আৰু প্ৰদূষণমুক্ত কামাখ্যা দেৱালয়টো ক্ৰিয়েট কৰিবলৈ। এইটোৰ বাবে আমি প্লাষ্টিক আৰু বিশেষকৈ যিটো ছিংগল ইউজ প্লাষ্টিকটো মানে এভইড কৰি আমাৰ টেম্পলখন স্বচ্ছ আৰু প্ৰদূষণমুক্ত বনাবলৈ এটা ষ্টাৰ্ট কৰিছিলোঁ ইনিচিয়েটিভ। আমি প্ৰতি বছৰে আপোনাৰ ডিউৰিং কামাখ্যা আমাৰ অম্বুবাচী মেলাৰ টাইমত আমি ড্ৰাইভ কৰোঁ, ক্লিনলিনেছ ড্ৰাইভ, এৱাৰনেছ, ছিগনেচাৰ কেম্পেইন আৰু যিমান ভিজিটৰ্ছ আহে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰা, দোকানীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰা আৰু মন্দিৰ কৰ্তৃপক্ষ, আমাৰ এডমিনিষ্ট্ৰেশ্যন সবৰ লগতে আমি কাম ইমান বছৰ কৰিলোঁ। আমি এইবছৰো কৰিব বিচাৰোঁ, এইবছৰ আমাৰ 10 বছৰ মিটাছ কৰিলোঁ আৰু ইয়াতে ফুটফল বহুত বেছি হয়। আমি এইটো এটা মডেল হিচাপে লৈছোঁ আৰু যাতে এইটো যদি আমি ক্ৰিয়েট কৰিব পাৰোঁ, চিমিলাৰলি আমি বশিষ্ঠ টেম্পল আৰু উমানন্দতো কৰি আছোঁ।
চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ চলিত বৰ্ষৰ নীট ইউজি পৰীক্ষা আজি পুনৰ সম্পন্ন হয়। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা 22,79,000। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুঠ 87টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচিটিভি আৰু বায়োমেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতিও গঠন কৰা হৈছে। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ধুবুৰী জিলাৰ শ্ৰীগুৰু টেগ বাহাদুৰ চাহেবজীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই অনুষ্ঠানত গোলকগঞ্জৰ বিধায়ক তথা সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ উপস্থিত থাকে। নিয়মিত যোগাভ্যাসেৰে সকলোকে বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ তেওঁ সকলোকে আহ্বান জনায়। শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ আভ্যন্তৰীণ জল পৰিবহন টাৰ্মিনেলত আজি জিলা প্ৰশাসন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, NHM আৰু আয়ুষ বিভাগৰ যৌথ উদ্যোগত যোগ দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী কৃষণ দুপাল এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই কাৰ্যসূচীত জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, আৰক্ষী অধীক্ষক লীনা দলেকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা স্থানীয় ৰাইজে সহযোগিতা আগবঢ়ায়। ইপিনে লখিমপুৰ ইণ্ডোৰ ষ্টেডিয়ামতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰে। দৰং জিলাতো যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ খাৰুপেটীয়া জৈন যুৱক পৰিষদৰ উদ্যোগত আৰু মঙলদৈ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ সহযোগত জৈন ভৱনত স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত 35 জনতকৈ অধিক লোকে ৰক্তদান কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383 স্থানত আজি যোগাভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কাইলৈৰে পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশী বাগানৰ মাজেৰে পাণ্ডু মন্দিৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গোট খাবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডু বন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কৰ্তব্যস্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই লৈ অহা বাহনসমূহ নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উৰণ সেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছষ্টেণ্ড তথা বৰিপৰা পথাৰত থকা বিশেষ বাহন ৰখা স্থানত ৰব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উৰণ সেতুৰ ওপৰেৰে আহ যাহ কৰিব লাগিব। অৱশ্যে স্থানীয় অধিবাসীসকলক এই নিয়মৰ পৰা আঁতৰত ৰখা হ'ব। জালুকবাৰীৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীতে নমাব পাৰিব। নীলাচল উৰণ সেতুৰ দুয়োমূৰে চিটি বাছ ৰবলৈ দিয়া নহ'ব। ব্যক্তিগত বাহনেৰে কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলক তেওঁলোকৰ বাহনসমূহ আদাবাৰী বাছষ্টেণ্ড, বৰিপাৰা পথাৰ, ITA মাছখোৱা, ASTC পাৰ্কিং মাছখোৱা অথবা ঈদগাহ ময়দানত থ'ব পাৰিব। অম্বুবাচী মহাযোগৰ এই সময়ছোৱা পুৱা 5 বজাৰ পৰা নিশা 11 বজাৰ ভিতৰত তিনিচকীয়া বা তাতকৈ বৃহৎ বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহনসমূহ জালুকবাৰী ৰটাৰীৰ পৰা মাছখোৱালৈ অহাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। DG ৰোড, MG ৰোড আৰু AT ৰোডেৰে কোনো আন্তঃ জিলা পৰিবহণ অথবা দীৰ্ঘ দূৰত্বৰ পৰিবহণৰ বাছ অহাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে বাজেট প্ৰস্তুতিমূলক এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যজুৰি জলসম্পদ ব্যৱস্থাপনা শক্তিশালী কৰাৰ লগতে জলসিঞ্চনৰ সুবিধা ত্বৰান্বিত কৰাৰ উপৰি কৃষি পাম্পসমূহৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত কেইবাটাও পদক্ষেপ সম্পৰ্কে পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ মিত্ৰতা আগুৱাই নিয়া সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত বিকশিত অসম 2047ৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া বিত্তীয় পথসমূহৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি আন্তঃগাঁথনি উন্নয়নৰ লগতে বিনিয়োগচালিত প্ৰগতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত চিকিৎসা তথা নাৰ্ছিং মহাবিদ্যালয়সমূহৰ প্ৰগতি পৰ্যালোচনা কৰা হয় বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। তেওঁ কয় যে এই বৈঠকত সংশ্লিষ্ট বিষয়াসকলৰ লগত পাম্পত ভঁৰাল প্ৰকল্পকে ধৰি শক্তি, আন্তঃগাঁথনিৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক, অংকুৰজ্যোতি শৰ্মাৰ পৰা।
অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সুলভ তথা সহজলভ্য আৰু মানসম্পন্ন কৰ্কট চিকিৎসা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহাৰি আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। লোকসেৱা ভৱনত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ পৰিচালনা সমিতিৰ সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ৰাজ্যৰ কৰ্কট চিকিৎসা আৰু চিকিৎসালয়সমূহৰ সেৱাৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰে। সভাত নাৰ্ছিং শিক্ষা, দক্ষতা বিকাশ আৰু সামূহিক সজাগতা কাৰ্যসূচীৰ অগ্ৰগতি সম্পৰ্কেও আলোচনা কৰা হয়। কৰ্কট চিকিৎসাৰ আন্তঃগাঁথনি আৰু চিকিৎসা পদ্ধতিৰ উৎকৰ্ষ সাধন সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰাৰ লগতে স্বাস্থ্যসেৱা খণ্ডৰ কৰ্মীসকলক অধিক সেৱা আগবঢ়োৱা আৰু ৰোগী সেৱাৰ মান উন্নীতকৰণত গুৰুত্ব আৰোপ কৰে। জিলা পৰ্যায়ত ধপাতজনিত কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰতো বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ 27খন দেশৰ নাগৰিকে এতিয়াৰ পৰা অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতায়ন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসমৰ পিছৰে পৰা ৰাজ্য চৰকাৰে বিদেশী দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু জাপানেও অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল। আনহাতে আমেৰিকা আৰু কানাডায়ো যাতে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলি তেওঁ উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটৰ ঐতিহ্যমণ্ডিত তৰাজন সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত উপস্থিত হৈ তৰাজন নাট্যমন্দিৰ প্ৰেক্ষাগৃহৰ উন্নয়নৰ বাবে তেওঁ সাংসদ পুঁজিৰ পৰা 1 কোটি টকাৰ অনুদান আগবঢ়ায়। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰস্তাৱিত নগাঁও বিশ্ববিদ্যালয়ৰ বাবে ভূমি পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে স্থানীয় বিধায়ক ৰূপ শৰ্মাৰ লগতে নগাঁও জিলাৰ ৰাজহ বিভাগৰ বিষয়াসকলে সংগ দিয়ে। বিশ্ব মটৰচাইকেল দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ আন বিভিন্ন স্থানৰ লগতে ধেমাজিতো আজি সুকীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয়। এই দিৱস উপলক্ষে দ্য এম ই এন এম চি ক্লাবে ধেমাজি পথ সজাগতা তথা দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে মটৰচাইকেল আৰোহীক বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰে। বৈজ্ঞানিক আৰু পৰিৱেশ বিষয়ক গৱেষণা সংস্থা ভইচ অন এনভাইৰনমেণ্টে নিকা সেউজ অভিযান আৰু পৰিৱেশ অনুকূল ঐতিহ্যময় বিশেষ স্থান সম্পৰ্কীয় পদক্ষেপকে ধৰি বিভিন্ন ইতিবাচক কাম কাজ বাহাল ৰাখিছে। মহানগৰী কামাখ্যা মন্দিৰ প্ৰাংগণত সংগঠনটোৰ নিকা তথা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনামুক্ত কৰি পৰিৱেশ অনুকূল বাতাৱৰণ গঢ়ি তোলাৰ উদ্দেশ্যে এটা বিশেষ অভিযান মুকলি কৰা হয়। পৰৱৰ্তী বাতৰিখনক সংগীতা শৰ্মাৰ পৰা।
বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ এইচৰ এখন খেলত স্পেইন ছৌদি আৰবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। ইপিনে গ্ৰুপ এফৰ এখন খেলত আজি জাপানে টিউনিছিয়াৰ বিৰুদ্ধে 4-0 ব্যৱধানত জয়লাভ কৰে। কানাডাৰ টৰণ্টত অনুষ্ছিত আন এখন খেলত জাৰ্মানীয়ে আইভৰী কষ্টক 2-1 পৰাস্ত কৰি নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিজ উণ্ডাভেই 2 গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাৱৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'লশূন্যভাৱে অমীমাংসিত হৈ ৰয়। ইংলেণ্ডত চলি থকা ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খন্তেক সময় পাছতে মানচেষ্টাৰত হ'বলগীয়া এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ভাৰতে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট UGৰ পুনৰ পৰীক্ষা সুকলমে সম্পন্ন। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। গুৱাহাটীত ৰাজ্য চৰকাৰৰ মূল কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন আৰু ছৌদি আৰবৰ খেল। আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।